হিতুপদেশ 26 অধ্যায়। গ্ৰীষ্মকালত বৰফ আৰু শস্য দোৱাৰ সময়ত বৃষ্টি যেনে, সেইদৰে অজ্ঞানীয়ে সন্মান পোৱাৰ যোগ্য নহয়। যিদৰে ঘৰ চিৰিকাই জাপ মাৰি মাৰি খোৱা বস্তু গিলি ক্ষিপ্ৰগতিত উৰি যায়, সেইদৰে অকাৰণে দিয়া হাও প্ৰজ্বলিত নহয়। ঘোঁৰাৰ বাবে চাবুক আৰু গাধৰ বাবে লাগাম আৰু অজ্ঞানীসকলৰ পিঠিৰ বাবে চেকনি। অজ্ঞানীক উত্তৰ নিদিবা আৰু অজ্ঞানীৰ অজ্ঞানতাত সহযোগ নকৰিবা, নহ'লে তুমি তেওঁৰ দৰেই হবা। অজ্ঞানীক উত্তৰ দিয়া আৰু তেওঁ অজ্ঞানতাত সহযোগ কৰা, সেয়ে তেওঁ নিজৰ দৃষ্টিত জ্ঞানী বোধ নকৰিব। যিজনে অজ্ঞানী লোকৰ হাতত বাৰ্তা পঠিয়ায়, তেওঁ নিজৰ ভৰি নিজে কাটি পেলায় আৰু অত্যাচাৰ ভোগ কৰে। যথৰ ৰোগীৰ ভৰি যিদৰে তললৈ ওলমি থাকে, অজ্ঞানীসকলৰ মুখত নীতিবাক্যও সেইদৰে। ফিংগাত শিল বন্ধা যেনে, অজ্ঞানী সন্মান দিয়াও তেনে। মতলীয়াৰ হাতত বিন্ধা কাঁইট যেনে, অজ্ঞানীৰ মুখত নীতিবাক্যও তেনে। ধনুধৰে যিদৰে সকলোকে আঘাত কৰে, কোনো এজনে অজ্ঞানী বা বাটৰুৱাক মজুৰি কৰোৱাও তেনে। কুকুৰে যিদৰে নিজৰ বমি পুনৰ খায়, তেনেদৰে অজ্ঞানীয়ে পুনৰ অজ্ঞানতাৰ কাম কৰে। নিজকে নিজে জ্ঞানী বুলি ভবা মানুহ তুমি দেখিছানে? তেওঁতকৈ অজ্ঞানীৰ বাবে বহুতো আশা আছে। এলেহুৱা ব্যক্তিয়ে কয়, বাটত এটা সিংহ আছে, মুকলি ঠাইৰ মাজত এটা সিংহ আছে। দুৱাৰ যেনেকৈ কবৰজাত ঘূৰে, এলেহুৱা ব্যক্তিও তেনেকৈ নিজৰ শোৱাপাতিত বাগৰে। এলেহুৱা এজনে পাত্ৰত থকা আহাৰত হাত সুমুৱাই দিয়ে, কিন্তু তেওঁ মুখলৈ সেই আহাৰ নিবলৈ সকি নাথাকে। সাতজন বুদ্ধিমান ব্যক্তিতকৈ এলেহুৱা লোকে নিজৰ দৃষ্টিত নিজকে জ্ঞানী বুলি ভাবে। কুকুৰৰ কাণত ধৰা লোকৰ যেনে, বাটৰুৱাই আনৰ বিবাদত উদ্ধিত হোৱা তেনে। জ্বলন্ত কাঁড় মৰাজন যেনে, নিজৰ চুবুৰীয়া প্ৰতাৰণা কৰাজনো তেনে। আৰু তেওঁ কয়, মই জানো ধেমালি কৰা নাই। যেনেকৈ খৰিৰ অভাৱত জুই নুমাই যায়, তেনেকৈ পৰচৰ্চাকাৰী নহ'লে কণ্ডলো নহয়। জ্বলি থকা আঙঠাৰ বাবে, কাঠ কয়লা আৰু জুইৰ বাবে খৰি যেনে, বিবাদত ইন্ধন যোগাবলৈ দণ্ডুৰা লোক তেনে। পৰচৰ্চাকাৰীৰ কথা সুস্বাদু আহাৰৰ দৰে, সেয়ে হৰিৰ ভিতৰলৈকে সোমাই যায়। জ্বলন্ত ওঠ আৰু দুষ্টৰ হৃদয় মাটিৰ পাত্ৰত সানি দিয়া জিলিকনিৰ দৰে। যিজনে উঠে প্ৰকাশ কৰা কথা ঘিণ কৰে, তেওঁ নিজৰ ভিতৰত প্ৰতাৰণা স্থাপন কৰে। তেওঁ অমায়িকভাৱে কথা ক'ব, কিন্তু তেওঁক বিশ্বাস নকৰিবা, কাৰণ তেওঁৰ হৃদয়ত ঘিণলগীয়া বস্তু সাতটা থাকে। যদিও তেওঁ ঘৃণা কপটেৰে ঢকা, তথাপি তেওঁ দুষ্টতা সমাজত প্ৰকাশিত হ'ব। যিকোনোৱে খাল খানে, তেওঁৱে সেই খালত পৰিব, আৰু যিকোনোৱে শিল ঠেলি পঠায়, তেওঁলৈ সেই শিল ঘূৰি আহিব। মিছলীয়া জিভাই দমন কৰা লোকক ঘিণ কৰে, আৰু আত্মতৃপ্তিকৰ মুখে নিজলৈ বিনাশ আনে।